আদি পুস্তক 17 অধ্যায়। সুন্নত কৰা বিধি স্থাপন। অব্রাহামৰ বয়স যেতিয়া 99 বছৰ হল, তেতিয়া যিহুৱাই অব্রাহামক দৰ্শন দি কলে, মই সর্বশক্তিমান ঈশ্বৰ, মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা। মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম, আৰু মই তোমাৰ বংশক অতিক্ষয়ৰূপে বৃদ্ধি কৰিম। তেতিয়া অব্রাহামে উবুৰি খাই মাটিত মুখ থৈ প্ৰণিপাত কৰিলে, আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা কবলৈ ধৰিলে। তেওঁ কলে, শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই, তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হবা। তোমাক অব্রাহাম বুলি পুনৰ কোৱা নহব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্রাহামহে হব, কিয়নো মই তোমাক আদিপিতৃ হবলৈ নিৰূপণ কৰিলো। মই তোমাৰ বংশ অতিক্ষয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতি সৃষ্টি কৰিম, আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ'ব। এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবি বংশৰ মাজত পুৰুষানুকৰ্মে স্থাপন কৰিলো। ই এক চিৰকালৰ বিধি হ'ব। মই তোমাৰ আৰু তোমাৰ ভাবি বংশৰ লোকসকলৰ ঈশ্বৰ হ'বলৈ মোৰ বিধি স্থাপন কৰিলো। যি কণান দেশত তুমি প্ৰৱাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবি বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ'ম। পুনৰ ঈশ্বৰে অব্রাহামক কলে, তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব। তুমি আৰু তোমাৰ ভাবি বংশই পুৰুষানুকৰ্মে তাক পালন কৰিব লাগে। তোমালোকৰ মানিবলগীয়া এই বিধি হৈছে, তোমালোকৰ মাজৰ প্ৰত্যেক পুৰুষৰ সুন্নত হ'ব লাগিব। এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব। তোমালোকে নিজ নিজ লিংগাগ্ৰ চৰ্ম ছেদন কৰিবা, আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ'ব। বংশানুকৰ্মে তোমালোকৰ প্ৰত্যেকজন পুত্ৰ সন্তানৰ জন্মৰ 8 দিনৰ দিনা এই চুন্নত হ'ব লাগিব। বংশৰ কোনো নহলেও তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নত হ'ব লাগিব। তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নত হ'বই লাগিব। এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ'ব। যিজন পুৰুষৰ লিংগ চৰ্ম ছেদন কৰা নহয়, এনে চুন্নত নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিষ্কাৰ কৰা হ'ব, কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে। ইছহাকৰ জন্ম। ঈশ্বৰে অব্রাহামক কলে, তোমাৰ ভাৰ্যা চাৰিক আৰু চাৰি বুলি নামাতিবা, কিন্তু তেওঁৰ নাম চাৰা, ৰাণী হ'ব। মই তেওঁক আশীৰ্বাদ কৰিম, আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম। মই তেওঁক আশীৰ্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদি মাতৃ হ'ব। এই কথা শুনি অব্রাহামে মাটিত উবুৰি হৈ পৰিল, আৰু হাঁহি মাৰি মনতে কলে, 100 বছৰীয়া বৃদ্ধই সন্তান পাবনে, আৰু 90 বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে। অব্রাহামে ঈশ্বৰক কলে, ইছমাইলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এইয়ে সন্তোষজনক। ঈশ্বৰে কলে, নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম ইছহাক হাঁহি ৰাখিবা। মই চিৰকালৰ এক বিধিৰূপে ইছহাক আৰু তেওঁৰ ভাবি বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম। ইছমাইলৰ বিষয়ে হলে মই তোমাৰ কথা শুনিলো। চোৱা, মই তেওঁক আশীৰ্বাদ কৰিলো, তেওঁকো মই বহু বংশ কৰিম, আৰু তেওঁ সন্তান সন্ততি অতিক্ষয়ৰূপে বৃদ্ধি কৰিম। তেওঁ 12জন গোষ্ঠীৰ নেতাৰ পিতৃ হ'ব, আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম। কিন্তু মোৰ নিয়মটি হলে, অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইছহাকৰ সৈতে স্থাপন কৰিম। অব্রাহামৰ লগত কথা হৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁ ওচৰৰ পৰা ওপৰলৈ গুচি গ'ল। তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্রাহামে তেওঁৰ পুতেক ইছমাইলক, তেওঁ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাগবোৰকো, অৰ্থাৎ অব্রাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেইদিনাই সকলোৰে লিংগাগ্ৰ চৰ্ম ছেদন কৰিলে। অব্ৰাহামে যেতিয়া নিজৰ লিংগাগৰ চৰ্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল 99 বছৰ আৰু তেওঁৰ পুত্ৰ ইছমাইলৰ বয়স আছিল 13 বছৰ। সেই একেদিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইছমাইল দুয়োৰে চুন্নত কৰা হ'ল। তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ, অৰ্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যিসকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নত কৰা হ'ল।